এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ডলি দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, অহা 17 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসম ভ্ৰমণ। এডিআৰ উত্তীৰ্ণ 6,347 গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়াৰ বাবে বিশেষ চৰকাৰী অধিবক্তা নিযুক্তিকে ধৰি কেইবাটাও বিষয়ত ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত। আৰু মাঘ বিহুৰ উৰুকালৈ মাজত মাথো 2টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 17 জানুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কুটাই কালি এখন বৈঠকত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে অহা 17 জানুৱাৰীৰ বিয়লি প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। প্ৰধানমন্ত্ৰীয়ে সেইদিনাই গুৱাহাটীত কামাখ্যা আৰু কলকাতাৰ মাজত চলিবলগীয়া বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। ৰেলখন কালি কামাখ্যা ৰেলৱে ষ্টেচন পাইছেহি। এই ৰেলগাড়ীখন হৈছে দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেল। 16টা ডবা বিশিষ্ট ৰেলগাড়ীখনত 833 গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে 18 জানুৱাৰীত কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশ ল'ব আৰু এই সভাতে কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গুমটিলৈ আৰু গুৱাহাটীৰ পৰা নতুন দিল্লীৰ ৰাউতালৈ চলিবলগীয়া 2খন ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ADREত উত্তীৰ্ণ 6,347 গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক আজি সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰ নিযুক্তিৰ প্ৰক্ৰিয়াৰ লগে লগে ADREৰ দ্বিতীয় সংস্কৰণৰ নিযুক্তি প্ৰক্ৰিয়াৰ সামৰণি পৰিছে। পৰৱৰ্তী পৰ্যায়ত ADREৰ তৃতীয় সংস্কৰণত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি তেওঁ ঘোষণা কৰে।
নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ ADREৰ দ্বিতীয় সংস্কৰণৰ নিযুক্তি শেষ হ'ব আৰু নিশ্চিতভাৱে পৰৱৰ্তী সময়ত ADREৰ তৃতীয় সংস্কৰণৰ নিযুক্তি প্ৰক্ৰিয়াও আমি আৰম্ভ কৰিম। আজি আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে বহুত সময়ত আমি এই ADRE পৰীক্ষাই লৈ অহা পৰিৱৰ্তন আৰু ADRE পৰীক্ষাৰ জৰিয়তে সফল নিযুক্তি, এই 2টা দিশৰ ওপৰত আমি আমাৰ জনসেৱাৰ দৃষ্টিভংগীৰে
পৰহিলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত ADREত উত্তীৰ্ণ 292 গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। এই নিযুক্তি সম্পন্ন হলে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা 1,56,677লৈ বৃদ্ধি পাব। ইপিনে ADREত উত্তীৰ্ণ 4,374 গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ মাজত কালি নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। গুৱাহাটীৰ খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিবন্দন, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰঞ্জিত কুমাৰ দাসকে ধৰি কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে। অসম মন্ত্ৰীসভাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া সবল কৰাৰ বাবে বিশেষ চৰকাৰী অধিবক্তাৰ 5জনীয়া এটা দল নিযুক্তিত অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই অধিবক্তাৰ দলটোৱে জুবিন গাৰ্গৰ নিয়োগৰ বাবে আদালতত যুঁজ দিব। মন্ত্ৰীসভাই লগতে অসমবাসীৰ প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি সংৰক্ষণৰ বাবে পৰিয়াল আৰু শুভাকাংক্ষীয়ে গঠন কৰা জুবিন গাৰ্গ ন্যাসলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 5 কোটি টকাৰ বৰঙণি আগবঢ়োৱাত অনুমোদন জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ বাবে এটিকলি দুটিপাত নামৰ বিশেষ আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে অসমৰ চাহ উদ্যোগৰ 200 বছৰ পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এই আঁচনিৰ অধীনত চাহ শ্ৰমিকসকলক 5,000 টকাকৈ প্ৰদান কৰা হ'ব। অহা 25 জানুৱাৰীত ডুমডুমাত এই আঁচনিৰ শুভাৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
পঁচিশ জানুৱাৰীৰ পৰা এটা আমি নতুন স্কিম আৰম্ভ কৰিম, এটি কলি দুটি পাত। অসমৰ চাহ বাগিচাৰ প্ৰতিজন শ্ৰমিকে, চাহ বাগিচাৰ দুশ বছৰ পূৰ্ণ হোৱাৰ কাৰণে চৰকাৰৰ পৰা পাঁচ হাজাৰ টকাৰ এটা উপহাৰ পাব। আৰু পঁচিশ জানুৱাৰী ডুমডুমাত প্ৰগ্ৰেমটো মই আৰম্ভ কৰিম, আৰু দহ ফেব্ৰুৱাৰীৰ ভিতৰত আমি গোটেইকেইখন বাগানত এই গোটেই পুঁজিখিনি বিতৰণ কৰিম।
মন্ত্ৰীসভাই বড়ো সাহিত্য সভাক এটা বহুমুখী প্ৰকল্প নিৰ্মাণৰ বাবে গুৱাহাটীৰ বেটখুচিত এবিঘা ভূমি আবণ্টনত অনুমোদন জনায়। তদুপৰি মৰিগাঁও, ডিব্ৰুগড় আৰু কাছাৰকে ধৰি কেইবাখনো জিলাত মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত বহু পৰিমাণৰ ভূমিত আবণ্টন জনোৱা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। মাঘ বিহুৰ উৰুকালৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন অংশত ব্যাপক প্ৰস্তুতি চলি আছে। জীয়ৰী বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়নৰ বাবে পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰাৰ লগতে ডেকা বুঢ়াকে ধৰি শিশুসকলেও বিভিন্ন আৰ্হিৰে আটকধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। প্ৰায়বোৰ ঠাইতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা বাৰ জানুৱাৰীলৈ ভোগালী মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত কৃষকসকলে জৈৱিকভাৱে উৎপাদন কৰা সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ উদ্যোগত ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত যোৱা বৃহস্পতিবাৰৰ পৰা অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। এই মেলাত আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰস্তুত কৰা খাদ্য সামগ্ৰীৰ লগতে হস্তশিল্প আৰু টেৰাকোটাৰ সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰী কৰা হৈছে। ভোগালী মেলাৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। মাজুলীৰ টুনি নদীৰ পাৰত অনুষ্ঠিত অসমী ভোগালী মেলাৰ কাইলৈ সামৰণি পৰিব। দক্ষিণ শালমাৰা জিলাৰ হাতছিঙিমাৰীত অনুষ্ঠিত ভোগালী মেলাত জিলাখনৰ মুঠ চল্লিশটা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে। হোজাইৰ কাকিটো কালিৰে পৰা তিনিদিনীয়াকৈ ভোগালী মেলা অনুষ্ঠিত হৈছে। লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই মেলাৰ উদ্বোধন কৰে। মৰিগাঁও জিলাৰ মৰিগাঁও সদৰ বিহুতলীত কালি জিলা আয়ুক্তই ভোগালী মেলা উদ্বোধন কৰে। মেলা উদ্বোধন কৰি দিয়া ভাষণত জিলা আয়ুক্তগৰাকীয়ে মহিলাসকলে প্ৰস্তুত কৰা সামগ্ৰীসমূহক লৈ সন্তুষ্টি প্ৰকাশ কৰে। মানাহ ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আমাৰ বাক্সা জিলাৰ সংবাদদাতাই জনোৱা মতে ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমণ কৰিবলৈ অহা পৰ্যটকে প্ৰতিদিনে ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণৰ দৃশ্য উপভোগ কৰিবলৈ সমৰ্থ হৈছে। শেহতীয়াকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত তিনিটাকৈ ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰি পৰ্যটকসকল আপ্লুত হৈ পৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাতত আজি নিশা 8:02 মহিলা সবলীকৰণৰ অৰ্থে গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ আঁচনিসমূহত আলোকপাত শীৰ্ষক এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তি ৰাণী ডেকাই। অনুষ্ঠানৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু প্ৰযোজনা সহযোগী পাৰ্বিন হুছেইন। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 গোলাঘাট জিলাত ক্ৰীড়া পৰিৱেশ সন্দৰ্ভত জিলা কৃষি বিষয়া বিমল চন্দ্ৰ গগৈৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ গোলাঘাট জিলাৰ সংবাদদাতা হিৰণ্য গগৈয়ে। অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। চিৰাং জিলাৰ বিজনীৰ বৰলাও গাঁৱৰ ঠেংফাখৰি ফৌঠাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ আজি বড়ো সাহিত্য সভাৰ সভাপতি ডঃ সুৰথ নাৰ্জাৰীয়ে পতাকা উত্তোলন কৰাৰ পাছত দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয়। বড়ো সাহিত্য সভাত আজি স্মৃতিগ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। অহা 17 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসম ভ্ৰমণ। এ ডি আৰ ইত উত্তীৰ্ণ 6,347 গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়াৰ বাবে বিশেষ চৰকাৰী অধিবক্তা নিযুক্তিকে ধৰি কেইবাটাও বিষয়ত ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত। আৰু মাঘ বিহুৰ উৰুকালৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।